আচ্ছা, তো আজি আমাৰ বিশেষ এটা বাৰ্তা আছে আৰু আমাৰ অংশ হ'ব জোহন 8 অধ্যায়। জোহন 8ত এটা খুব পুৰণি আৰু খুব আচৰিত কাহিনী ইয়াতে লিখা আছে, আমি পঢ়িম। ওপৰত লিখা আছে জোহন 8 অধ্যায় 1 পদ, এজনী ব্যভিচাৰিণী তিৰোতা আৰু তাইৰ অপবাদকাৰীবিলাক, মানে যিজনে তাইক ভাল নাপালে আৰু চেষ্টা কৰিছিলে ধ্বংস কৰিবলৈ। আমি পঢ়ো, তাৰপিছত আমি প্ৰাৰ্থনা কৰিম আৰু তাৰপিছত এই বাৰ্তা শুনা যাব। লিখা আছে জোহন 8:1 পদ, আচলতে 7 অধ্যায় 1 ইয়াৰ পৰা আৰম্ভ হয়। পাছে তেওঁবিলাক প্ৰতিজন নিজ নিজ ঘৰলৈ গ'ল, কিন্তু যীশু জৈতুন পৰ্বতলৈ গ'ল আৰু অতি ৰাতিপুৱাতে তেওঁ আকৌ ধৰ্মধামলৈ আহিল। তাতে সকলো মানুহ তেওঁৰ ওচৰলৈ আহিলত তেওঁ বহি তেওঁবিলাকক উপদেশ দিবলৈ ধৰিলে। তেতিয়া অধ্যাপক আৰু ফৰিচীবিলাকে ব্যভিচাৰ কৰ্মত ধৰা এজনী তিৰোতাক আনি মাজত থৈ তেওঁক ক'লে, হে গুৰু, এই তিৰোতাই ব্যভিচাৰ কৰ্ম কৰোঁতেই ধৰা পৰিল। এনে তিৰোতাক শিল দলিয়াই মাৰিবলৈ মুচিয়ে বিধানত আমাক আজ্ঞা দিলে, এনেস্থলত আপুনি তাৰ বিষয়ে কি কয়? তেওঁক অপবাদ দিবৰ আশাৰে তেওঁবিলাকে তেওঁক পৰীক্ষা কৰি এই কথা ক'লে, কিন্তু যীশুৱে তললৈ মূৰ কৰি আঙুলিৰে মাটিত লিখিবলৈ ধৰিলে। কিন্তু তেওঁবিলাকে তেওঁক সুধি সুধি থকাত তেওঁ মূৰ দাঙি তেওঁবিলাকক ক'লে, তোমালোকৰ যিজন নিষ্পাপী তেওঁৱেই প্ৰথমে তাইলৈ শিল দলিয়াওক। পাছে আকৌ তললৈ মূৰ কৰি মাটিত আঙুলিৰে লিখিলে। তেওঁবিলাকে সেই কথা শুনি বৰৰ পৰা আৰম্ভ কৰি শেষৰজনলৈকে এজন এজনকৈ বাহিৰলৈ গ'ল। তাতে কেৱল যীশু আৰু মাজত থকা সেই তিৰোতা মাতোন থাকিল। পাছে যীশুৱে মূৰ দাঙি সেই তিৰোতাক সুধিলে, হে নাৰী, তেওঁবিলাক কথা তোমাক কোনেও দোষী নকৰিলেনে? তাই ক'লে, হে প্ৰভু, কোনেও নকৰিলে। তাতে যীশুৱে ক'লে, ময়ো দোষী নকৰোঁ, যোৱা এতিয়াৰ পৰা আৰু পাপ নকৰিবা। আমেন। আৰু আমি প্ৰাৰ্থনা কৰিম। প্ৰভু, মই জানো যে এই বিষয় বহুত গুৰুত্বপূৰ্ণ হয় আৰু আনকি এই অংশ বাইবলৰ পৰা, এই অংশৰ ওপৰত বহুত মানুহৰ বহুত প্ৰশ্ন আছে, সন্দেহ আছে। আৰু প্ৰভু, মই প্ৰাৰ্থনা কৰোঁ যে এই বাইবলৰ অংশ আমাৰ কাৰণে মূল্যৱান হ'ব আৰু তুমি এইটো ব্যৱহাৰ কৰিবা আমাৰ অন্তৰৰ ভিতৰত। মোক সহায় কৰে যীশুখ্ৰীষ্টৰ নামত, আমেন। তো এই অংশ জোহন 8 অধ্যায়ত প্ৰথমে মই ক'ম যে এই কাহিনী সাধাৰণ নহয়। এই কাহিনীৰ অৰ্থ খুব ডাঙৰ আৰু গুৰুত্বপূৰ্ণ। কিন্তু আমি যদি অলপ ভালকৈ চাওঁ, 8:1 পদৰ অলপ ওপৰত, 7:53 পদত এটা চিন আছে। তলত লিখা আছে জোহন, জু বুজাইছে জোহন, 7:53 পদৰ পৰা 8:11 পদলৈকে এই পদবোৰ অনেক পুৰণি অনুলিপিত পোৱা নাযায়। বুজাইছে যে এই অংশ বহুত বহুত পুৰণি অনুলিপিত পোৱা নাযায়। অনুলিপি মানে এটা কপি, এটা নকল। আমাৰ হাতত এটা বাইবেল থাকে, কিন্তু এই বাইবেল ক'ৰ পৰা আহে? এই বাইবেল মানে লিখা আৰু অৰ্থ বহুত বহুত পুৰণি হয়। এই চব কাহিনী, এই চব লিখা আৰু বাহা পুৰণি হয়, কিন্তু এই ভাষাৰ পিছফালে আন এটা প্ৰথম ভাষা আছিল নতুন নিয়মত গ্ৰীক। তো এই গ্ৰীক ভাষা মানে অজিহুদীৰ ভাষা আছিলে, পুৰণি নিয়মত হিব্ৰু বা জিহুদী ভাষা। কিন্তু বাইবেল যেতিয়া প্ৰথমতে লিখা হৈছে, এই প্ৰথম বাইবেল ইমান বছৰ নাথাকিব, আৰু তাৰ ওপৰত বহুত বহুত মানুহ, বহুত বহুত চহৰত হাজাৰ হাজাৰ মানুহ বাইবেল পঢ়িবলৈ নিশ্চয় মন যাব। তো সেইকাৰণে এই প্ৰথম চিঠি বা এই ক্ষেত্ৰত এই প্ৰথম পুস্তক বা শুভবাৰ্তা, জোহনৰ শুভবাৰ্তা, যেতিয়া তেওঁ নিজেই লিখিছিলে এই চব কথা আৰু নিজৰ সাক্ষ্য দিলে, মানে নকল কৰিবলৈ এটা হেৰি, এটা প্ৰয়োজন আছিলে নকল কৰিবলৈ বা অনুলিপি কৰিবলৈ, কপি কৰিবলৈ, যাতে আৰু বেছি নকল থাকিব, আৰু বেছি মানে বাইবেল থাকিব, আৰু বেলেগ বেলেগ চহৰত মানুহে পঢ়িব পাৰে। তো আমি জানো যে আজিকালি 5,000 ওপৰত পুৰণি হাতেৰে লিখা অনুলিপি থাকে, এতিয়াও থাকে। আৰু এই 5,000 ভিতৰত কিছুমান ইমান পুৰণি নহয়, হয়তো 700 বছৰ আগত বা 800 বছৰ আগত লিখা হৈছে, কিন্তু কিছুমান খুব পুৰণি, ইমান পুৰণি যে আচলতে এইটো যীশুৰ সময়ত অনুলিপি কৰা হৈছিলে। আৰু ইয়াতে লিখা আছে যে এই কাহিনী যেতিয়া আমি সুৱচিত কৰোঁ, পুৰণি পুৰণি নকলৰ ভিতৰত এই কাহিনী দেখা যায়নে? এই কাহিনী দেখা নাযায়। আৰু মই জানো যে সেইকাৰণে যোহন 8 এই প্ৰথম কাহিনী 1-11 এইটোৰ ওপৰত অলপ সন্দেহ আছে, আৰু মানুহৰ কাৰণে এটা মানে আচৰিত প্ৰশ্ন উঠে যে বাইবেল আমি কেনেকৈ বিশ্বাস কৰিব পাৰিম যদি এই কাহিনী দেখা নাযায় ইমান দিনৰ আগত। সো আজি মোৰ এটা উদ্দেশ্য আছে, দুটা উদ্দেশ্য আছে। প্ৰথমে মোৰ প্ৰথম কাম হ'ব এই মানে সমস্যাৰ ওপৰত অলপ কথা ক'ব লাগিব, যাতে আমি সকলো বাইবেলৰ কথা সন্দেহ নকৰোঁ, যাতে আমি সকলো বুজি পাম কিয় হৈছে বা ঈশ্বৰৰ বাক্যৰ ভিতৰত কি কি থাকে, আৰু এই বিষয়ৰ ওপৰত মই শিকাই দিওঁ। তাৰপিছত মোৰ দ্বিতীয় উদ্দেশ্য, যেতিয়া আমি বুজি পাওঁ এই কথা আমি পেলাই নিদিম, যেতিয়া আমি বুজি পাইছোঁ যে এই কথা আমাৰ কাৰণে গ্ৰহণীয় হয় আৰু মূল্যৱান হয়, তেনেহ'লে আমি অলপ স্পষ্টকৈ চাব লাগিব, অলপ ভালকৈ পঢ়িব লাগিব যে এই অংশ, এই কাহিনী, এই গল্পৰ অৰ্থ কি আমাৰ জীৱনৰ কাৰণে, আমি কি কি শিকিব পাওঁ। তো প্ৰথম উদ্দেশ্য এই, প্ৰথমে মই ক'ম যে এই 5,000 অনুলিপি যি থাকে চব একে নহয়। ধৰক মই যদি নিজেই এটা কিতাপ বা এটা চিঠি মই লিখোঁ আৰু তাৰপিছত আনৰ মানে অইনজনৰ হাতত মই দিওঁ কপি কৰিবলৈ, নকল কৰিবলৈ, অনুলিপি কৰিবলৈ, যেতিয়া সেই মানুহে কৰিব কি হ'ব? মাজে মাজে ভুল থাকিব, হয়নে? আনকি যদি আমি খুব চেষ্টা কৰোঁ, চিঠি যদি দীঘল হয় বা কিতাপ যদি দীঘল হয়, নিশ্চয় এটা বা দুটা বা 20 ভুল হ'ব পাৰে। আৰু আমি যেতিয়া এই 5,000 গ্ৰীক ভাষাত মানে প্ৰথম থকা ভাষাত যি আছিলে আমি যেতিয়া সংগ্ৰহণ কৰোঁ, বিচাৰি পাওঁ, কিছুমান আমি পাম যীশুখ্ৰীষ্টৰ নিজৰ দেশত, কিছুমান আমি পাম ৰোম দেশত, কিছুমান আমি পাম বেলেগ বেলেগ দেশত, বেলেগ জেগাতে, বেলেগ সময়তে আৰু কালত পোৱা গ'ল, কিন্তু যেতিয়া সংগ্ৰহণ কৰোঁ আৰু তুলনা কৰোঁ, এটা অলপ পুৰণি অনুলিপি আৰু এটা খুব পুৰণি অনুলিপি, পাৰ্থক্য কি হ'ব? সৰু সৰু কিছুমান ভুল থাকে, যেনে বানান ভুল। সবতছে সাধাৰণ ভুল হয় বানান ভুল। আমি যেতিয়া এটা শব্দ লিখি আছোঁ, মাজে মাজে এই শব্দৰ বানান আমি পাহৰি যাওঁ বা ইমান বেগেৰে লিখি আছে যে আমাৰ ভুল হয়। আন আনকি মাঝে মাঝে এটা ভুল হব যে আমার বাক্যের ভিতর যে যে আমি কথা খাও কথা কও প্রথম শব্দ বা প্রথম দুটা তিনিটা শব্দ আমি পিছত কম, যে মই কম যে মই বজাৰলৈ গলো, কিন্তু ময়ো কব পাৰো যে বজাৰো গলো মই। এইটোও হয় যে মাঝে মাঝে এই পার্থক্য থাকিব, দুটো অনুলিপি একে নহয়, মানে বাক্য একে কিন্তু শব্দ যি প্রথম হয় যি শেষ হয় মাঝে মাঝে পার্থক্য দেখা যায় বাইবলের নকলের ভিতর। আর মাঝে মাঝে এটাও হয় যে একটা শব্দ একেবারে মানে নাইকিয়া হয়েছে, একটা একটা অনুলিপির ভিতর এই শব্দ দেখা না যায়, একেবারে দেখা না যায়, বা মাঝে মাঝে দুটো শব্দ তিনিটা শব্দ একটা বাক্য। কিন্তু এই 5000 কপির ভিতর এই অংশ জুহন আট এই কাহিনী এই গোটেই কাহিনী অদ্ভুত হয়, কারণ পুরনি পুরনি অনুলিপির ভিতর এই দেখা না যায়। সো আমার কারণে নিশ্চয় মানুষের মনত একটা সন্দেহ থাকিব যে কেনেকৈ সম্ভব হব পারে, মই সব না জানো আর মই মানে পাকৈত নহয় এই বিষয়ত, কিন্তু যি যি মই পড়িছিলো মই জানো যে বহুত মানুষে মানে 100 বছর কারণে তর্ক করে আছে জুহন আট, জুহন আটর বিষয়ে আমি কি কও, আমি বিশ্বাস করো না নকরো, এইটু প্রথমতে আসিলে না নাছিলে, এইটু মানে সৃষ্টিকর হল মানুষের পড়া না মানুষে এইটু হেরালে এটা সময়ত, তারপর আকৌ ঘুরি পালে, মই সব কব নো মানে নিশ্চয় কয়, কারণ বাইবলত এই তথ্য ঈশ্বরে আমাক দিয়ে নাই। কিন্তু মই কম যে যিমান সরু সরু ভুল থাকে এই মানে নকলের ভিতর নকলবুরের ভিতর, আর আনকি এই ডাঙর সমস্যা যিমান থাকে এত কথা মই মই খুব আনন্দ করো, আর আজি মই উৎসাহ দিব আপনাদের উৎসাহ দিব বিচারি আছো যে কেতিয়াও কেতিয়াও হওয়া নাই কেতিয়াও দেখা নগল যে ঈশ্বরের উপর ঈশ্বরের বিষয়ের উপর আমার বিশ্বাস বিষয়ের উপর বা খুব গুরুত্বপূর্ণ একটা কথা বেলেগ আসলে বা পার্থক্য আসলে এনে নহয় কেতিয়াও এনেদরে হওয়া নাই, সরু সরু কথা। আর আনকি এই কাহিনী এই কাহিনী নতুন শিক্ষা আমাক নিদিয়ে, যি যি ইয়াতে আমি পড়িব পারিম বেলেগ জায়গাতে এটাও পোয়া যায়। আনকি যদি এই কাহিনী নাথাকে নাথাকিলেহেতেন এই একে কথা বেলেগ বেলেগ কাহিনীর পড়া আমি শিকিব পারিম বাইবলের ভিতর, বা যদি এই কাহিনী আমি পাম আমার মানে বিশ্বাসযোগ্য কথার উপর যি সব পুরনি কথা আসলে এই কথা ধ্বংস নকরে, ইয়াতে কোনো মানে বেয়া শিক্ষা নাই। তো মই কম যে আসলতে গোটেই নতুন নিয়মের ভিতর যি যি সরু সরু ভুল থাকে বানান ভুল বা শব্দ ভুল বা বাক্যবুল যি যি আমি পালো এই 5000 অনুলিপির ভিতর, ঈশ্বরের বাক্য বা ঈশ্বরের যীশুখ্রিস্টর শুভবার্তা বা গুরুত্বপূর্ণ কথা সলনি নকরে, সরু হয় ডাঙর কথা নহয়। ঈশ্বরে কিয় এই সব মানে নকলবুর রক্ষ্য নকরে, নিশ্চয় আমি এটু অলপ সহজ হব যে যদি এই 5000 কপির ভিতর এটাও ভুল নাই, কিন্তু ঈশ্বরে আমাক তেনেদরে নিদিলে, ভুল আছে ভুল ভুল থাকে আমি আমি দেখিব পাম, কিন্তু যেতিয়া আমি তুলনা করো যি পুরনি হয় যি অলপ নতুন হয় যিমান অনুলিপি তেনেদরে শিকাই দিয়ে বা তেনেদরে লিখা আছে যেতিয়া তুলনা করো আমি গম পাম যে আগতে কি লিখা আসলে, সেই কারণে আমি ইমান ভয় নকরো। আর বোধ হয় ঈশ্বরে বিচারে যাতে আমি এলেহুয়া নহম, যাতে আমি গবেষণা করো, যাতে আমি প্রার্থনা করো ঈশ্বর আমাক সহায় করিম সহায় করিব যাতে তোমার বাক্য আমি বুঝি পাও, এটাও একটা কারণ। তো সেই কাৰণে এই সৰু মানে কথা তলত লিখা আছে। কিন্তু ময়ো ক'ম যে খ্ৰীষ্টান মানুহ মুছলমান মানুহৰ নিচিনা নহয়। এটা সময়ত মুছলমান মানুহে যেতিয়া কোৰাণ শ্বৰীফ পালে আৰু মানে হুবহু কৰিছিলে, লিখিছিলে, অনুলিপি বনালে, তেওঁলোকেও মানে গম পালে যে কিছুমান সৰু ভুল থাকে। কাৰণ একে সময়ছে যদি খতা যদি কিতাপ দীঘল হয় নিশ্চয় মানুহৰ হাতৰ পৰা ভুল আহে। কিন্তু তেওঁলোকে কি কৰিছিলে, সব সংগ্ৰহণ কৰি এটা বাছি ল'লে আৰু বাকীবোৰ জুইত পেলালে যাতে সব মানে ধ্বংস হৈ যায়। আৰু তেওঁলোকে ভাবিছিলে যে মানে এইটো শ্ৰেষ্ঠ, এইটো মানে ভাল হয়, কাৰণ এতিয়া অকল এটা মানে সঠিক অনুলিপি আছে। কিন্তু মই ক'ম যে খ্ৰীষ্টান মানুহে কেতিয়াও নকৰিলে, খ্ৰীষ্টান মানুহে তেনেদৰে ভয় নকৰে। আমি বিশ্বাস কৰোঁ, আমি হয়তো ভাল পাওঁ, আমি সঁচ কথা জানিব বিচাৰোঁ, যদি ভুল থাকিব আমি ধ্বংস নকৰিম, আমি গৱেষণা কৰিম, আমি প্ৰাৰ্থনা কৰিম। আৰু মই ধন্যবাদ দিওঁ যে আনকি যি অবিশ্বাসী আছে আৰু বাইবেলক মানে যি বাইবেলক বিশ্বাস নকৰে, তেওঁলোকে যেতিয়া গৱেষণা কৰে, বিশেষকৈ এজন মানুহ, এজন অবিশ্বাসী মানুহ, তেওঁৰ নাম বাৰ্ট এৰমান আছে, বাৰ্ট এৰমান হয়, আজিকালি কিতাপ লিখা আছে যীশুখ্ৰীষ্টৰ বিৰুদ্ধে। আগতে এটা বিশ্বাসী আছিল, খ্ৰীষ্টান আছিল, তাৰপিছত মানে নস্তিক হৈ গ'ল আৰু বিশ্বাস পেলাই দিলে। কিন্তু তেওঁ পাকৈত হ'লেও তেওঁ স্বীকাৰ কৰিবলগীয়া হ'ল যে যি ভুল থাকে এই নকলৰ ভিতৰত, এটা ডাঙৰ কথা দেখা নাযায়, এটা ডাঙৰ ভুল, এটা মানে সত্যৰ ভুল দেখা নাযায়। সৰু সৰু কথা হয়, সৰু সৰু শব্দ, সৰু সৰু বিষয় মানে আমাৰ বিশ্বাসৰ ভিত্তিৰ ওপৰত নহয়। তো সেইকাৰণে আমি আনন্দ কৰিব পাৰিম যদি যোহন আঠ অধ্যায় এই সন্দেহ আহে। কিন্তু আনকি ইয়াতে মানে আটাইতকৈ ডাঙৰ অংশ যি মানুহে সন্দেহ কৰে, পুৰণি অনুলিপিত পোৱা নাযায়, আনকি যদি ইয়াতে বেয়া শিক্ষা আমি নাপাম, তেনেহ'লে আমি আনন্দ কৰিম যে ঈশ্বৰে নিশ্চয় তেওঁৰ বাক্য ৰক্ষা কৰিছিলে। ময়ো ক'ম যে প্ৰকাশিত বাক্যত এটা সতৰ্ক আছে। কিছুমান মানুহে এটা মানে ইংলিছ ভাষাত এটা এটা বাইবেলৰ মানে ভাৰ্জন খুব ভাল পায়, কিং জেমছ ভাৰ্জন বুলি কয়, আৰু খুব ঘিণ কৰে যেতিয়া মানুহে ক'ব যে আগতে এইটো পোৱা নগ'ল, আগতে আগত থকা পুৰণি থকা অনুলিপিৰ ভিতৰত দেখা নাযায়। সিহঁতে খুব খং কৰে আৰু প্ৰকাশিত বাক্য মানে উল্লেখ কৰিব যে তাতে লিখা আছে যদি কোনো মানুহে ঈশ্বৰৰ বাক্য গুচি পেলায় বা ঈশ্বৰৰ এটা এটা বাক্য বাইবেলৰ ভিতৰত মানে মুচি দিয়ে বা কাটি দিয়ে, ঈশ্বৰে তেওঁৰ জীৱন, তেওঁৰ অনন্ত জীৱনৰ অধিকাৰ কাটি দিব। কিন্তু তাতেও লিখা আছে যে এটা এটা সতৰ্ক হয়, এইটো এটা সতৰ্ক হয়, সহজ হয়। কিন্তু আন এটা সতৰ্ক প্ৰকাশিত বাক্যৰ শেষত লিখা আছে যে অকল কাটি দিয়া নহয়, আনকি আমি যদি যোগাই দিওঁ, আমি যদি মানে যোগ কৰোঁ নতুন কথা যি আগতে নাছিলে, ঈশ্বৰে বেয়া পাব আৰু সেই মানুহজনৰ মানে প্ৰাণ যাব। সেইকাৰণে মই ক'ম যে এই বিষয় ইমান সহজ নহয়। আমি যদি এই কাহিনী পেলাই দিওঁ বা আমি যদি এই কাহিনী বাইবেলৰ ভিতৰত ৰাখি দিওঁ, ইমান সহজ নহয়। সেইকাৰণে মই ধন্যবাদ দিওঁ যে অনুবাদকাৰী যি মানুহে অসমীয়া ভাষাত বাইবেল মানে বনালে, নতুন নিয়ম অনুবাদ কৰিছিলে, তেওঁলোকে এই দুটা কাম নকৰিছিলে, পেলাই নিদিলে আৰু একেবাৰে লিখি নিদিলে। লিখি দিলে কিন্তু এটা মানে কথা তলত লিখিছিলে যে এটা সন্দেহ আছে। মই ভাবোঁ যে তেনেদৰে কৰাৰ বাবে নিৰাপদ হয়, সেনে এইটো এটা মানে ভাল বুদ্ধি যাতে মানুহে বুজিব। তেনেহ'লে আমি কি কৰিম যদি ইমান সন্দেহ আছে যে আগতে এই কাহিনী মানে জোহনৰ শুভবাৰ্তাৰ ভিতৰত আছিলে, আমি কি কৰোঁ? মই ক'ম যে আমি এই কাহিনী ল'ম, অকল এটা নিৰাপদ উপায় আছে মই ভাবোঁ, যি মানে যি মই জানো, মোৰ কথা চব মানে মোৰ লগত একেবাৰে একমত হ'ব নালাগে, কিন্তু মই মোৰ উপদেশ যে আমি তেনেদৰেই কৰিম, এই কাহিনী আমি ল'ম আৰু খুব ভালকৈ চোৱাচিত কৰিম, এক এককৈ এই কাহিনীৰ অংশৰ ওপৰত আমি অলপ সময় দিওঁ আৰু ভাবিব লাগিব, আমি চাব লাগিব, যদি তুলনা কৰিলে যদি মিল আছে নতুন নিয়মৰ কথাৰ ভিতৰত, নতুন নিয়মৰ কথাৰ লগত, তেনেহ'লে আমি ভয় নকৰিম আৰু এই কথা আমি বিশ্বাস কৰিব পাৰিম। আচলতে মোৰ মত মোৰ নিজৰ মানে ব্যক্তিগত চিন্তা হ'ল যে বোধ হয় সম্ভৱতঃ এইটো সঁচা যে আগতে এই কাহিনী নাছিলে, জোহন যি এই শুভবাৰ্তা লিখি দিলে তেওঁ নিজেই নিলিখিছিলে এই কথা মই ভাবোঁ, কিন্তু ময়ো ভাবোঁ যে এই কাহিনী সঁচা হয় আৰু যে এই কাহিনী সঁচাকৈ ঘটিছিলে, যীশুৱে আচলতে এই কথা ক'লে আৰু এই কথা কৰিছিলে, আৰু নতুন নিয়মত সেই কালৰ মণ্ডলীবোৰক গম পালে আৰু মনত ৰাখিছিলে, সোঁৱৰণ কৰিছিলে, যাতে পিছত চব মানুহে, ইমান জনজাত আছিলে এই কাহিনী যে পিছত এইটো যোগ কৰা হ'ল বাইবেলৰ ভিতৰত। মই ক'ম তেনেদৰে কাৰণ আচলতে অকল জোহনত নহয়, অকল আঠ অধ্যায়ত নহয়, এই কাহিনী কিছুমান অনুলিপিৰ ভিতৰত সাত অধ্যায়ত পোৱা যায় আৰু জোহন একৈশ অধ্যায়ত পোৱা যায় আৰু আনকি লোক শুভবাৰ্তাত এইটো মাজে মাজে পোৱা যায় একৈশ অধ্যায়ত আৰু চৌব্বিছ অধ্যায়ত। সেইকাৰণে মই ক'ম যে দেখাত যেন এই এই মানে পুৰণি মণ্ডলী এই কথা সোঁৱৰণ কৰিছিলে আৰু ভাল পালে আৰু গম পালে যে এইটো সঁচ হয়, কিন্তু খত থম খত লিকিম সিহঁতে নুবুজিছিলে। মই ক'ম যে আমি জানো জোহন বিশ ত্ৰিছ ক'ত মানে য'ত লিখা আছে এটা এটা আচৰিত কথা লিখিছিলে যে যীশুৰ এই চব কাহিনীৰ বাহিৰত আৰু বেছিকৈ কাম কৰিছিলে, আচৰিত কাম, আৰু ইমান কাহিনী আছে যে যদি এই জগত মানে এটা কিতাপ আছিল লিখিবলৈ উপায় নাই, যীশুখ্ৰীষ্টৰ ইমান কাহিনী, ইমান আচৰিত কাম। মই ভাবোঁ যে তেনেদৰে এই ব্যভিচাৰিণী তিৰোতাৰ কথা হয়। তো এতিয়া আমি কি কৰোঁ, একে কয় অংশ বেলেগ বাইবলৰ কথাৰ লগত আমি তুলনা কৰিম, সুচিত কৰিম, যদি মিল আছে গ্ৰহণ কৰিবলৈ আমাৰ ভয় নাই। প্ৰথম অংশয়ে আমি চালোঁ যে ফৰিচীবিলাক আহিলে আৰু ইয়াতে যীশুখ্ৰীষ্টক ফাণ্ডত পেলাবলৈ ধৰিবলৈ চেষ্টা কৰিছিলে, ঠিক যেনে তিনি পদত, আঠোদায় তিনি পদ, তেতিয়া অধ্যাপক আৰু ফৰিচীবিলাকে ব্যভিচাৰ কৰ্মত ধৰা এজনী তিৰোতাক আনি মাজত থৈ তেওঁক ক'লে, হে গুৰু, এই তিৰোতাই ব্যভিচাৰ কৰ্ম কৰোঁতেই ধৰা পৰিল, এনে তিৰোতাক শিল দলিয়াই মৰিবলৈ মুচিয়ে বিধানত আমাক আজ্ঞা দিলে, এনেস্থলত আপুনি তাৰ বিষয়ে কি কয়? তো শুনা যেন এই ফৰিচীবিলাকে এই তিৰোতাজনক মানে শাস্তি দিবলৈ বিচাৰে, কিন্তু আচলতে নহয়, তেওঁলোকে কেৱল বিচাৰিলে যীশুখ্ৰীষ্টক ফাণ্ডত পেলাবলৈ, ধৰিবলৈ, ধ্বংস কৰিবলৈ, কাৰণ তাৰপিছত লিখা আছে তেওঁক অপবাদ দিবৰ আশাৰে তেওঁবিলাকে তেওঁক পৰীক্ষ কৰি এই কথা ক'লে। সিহঁতৰ মতলব, সিহঁতৰ চিন্তা, সিহঁতৰ ইচ্ছা আছিল যাতে যীশুৱে ক'ব যে মুচিয়ে যি আজ্ঞা দিলে এইটো মানিব নালাগে, এইটো পূৰ্ণ কৰিব নালাগে, এই তিৰোতাক মানে হেৰি শাস্তি নিদিয়কৈ যাবলৈ দিয়ক। তেনেদৰে সিহঁতে আশা কৰিছিলে যাতে সিহঁতে ক'ব পাৰে যে আপুনি এজন বেয়া মানুহ, আপুনি মুচিৰ কথা নামানে। তেনেদৰে এটা ফাণ্ড আছিল, তেনেদৰেই মানে আগতে বাইবলত তেনেদৰে এটা ঘটনা আমি দেখা পামনে? নিশ্চয় দেখা পাওঁ, বহুত আছে আচলতে। বহুবাৰ ফৰিচীবিলাকে ঠিক ইয়াৰ দৰে যীশুখ্ৰীষ্টক ধৰিবলৈ বিচাৰিলে, যেনে মতি 21 অধ্যায়ত 15 আমি পঢ়ো, জাষ্ট এটা উদাহৰণ দি আছোঁ। তেতিয়া ফৰিচীবিলাকে গৈ কেনেকৈ তেওঁক বাক্যৰূপ ফাণ্ডত পেলাবলৈ পাৰিব এনে মন্ত্ৰণা কৰি হেৰোদিয়া মানুহে সৈতে তেওঁলোকৰ শিষ্যবিলাকক তেওঁৰ ওচৰলৈ পঠাই কোৱালে, হে গুৰু, আপুনি সত্য আৰু সত্যৰূপে ঈশ্বৰৰ পথ দেখুৱাইছে, আৰু কালৈকো ভয় নৰাখে ইয়াক আমি জানো, কিন্তু আপুনি মানুহৰ মুখলৈ নাচায়, এতেকে কৈশ্বৰক খাজনা দিব পায় নে নাপায়, আপোনাৰ মনে কি ধৰে আমাক কওক। ঠিক তেনেদৰে আন এবাৰ আন এটা সময়ত ফৰিচীবিলাকে যীশুখ্ৰীষ্টক পৰীক্ষা কৰিছিলে ফাণ্ডত পেলাবলৈ। সেইকাৰণে আমি যেতিয়া পঢ়িম এই অংশ, সঁচা যেন হয়, দেখা যেন আগৰ নিচিনা ফৰিচীবিলাকে একে কাম কৰি আছে। আমি জানো যে বাইবেল বহুবাৰ অকল মানে কৰ দিয়াৰ ওপৰত নহয় বা খাজনা দিয়াৰ ওপৰত নহয়, আনকি তালাক দিয়া এবাৰ যীশুখ্ৰীষ্টক পৰীক্ষা কৰিছিলে, বা পুনৰুত্থানৰ ওপৰত চদিকী যীশুখ্ৰীষ্টক পৰীক্ষা কৰিছিলে। বহুবাৰ বেলেগ বেলেগ প্ৰশ্ন, বেলেগ বেলেগ টান টান বিষয় সিহঁতে বাৰে বাৰে যীশুখ্ৰীষ্টক সুধিছিলে তেওঁক ধৰিবলৈ, কিন্তু কেতিয়াও নাপালে। আৰু এই সময়ত আমি চাম যে তেওঁলোকে নধৰিছিলে যীশুখ্ৰীষ্টক। দ্বিতীয় অংশ তুলনা কৰিম। ইয়াতে লিখা আছে যে যীশুখ্ৰীষ্ট সিহঁতৰ বিচাৰ কৰা কামটো বাদ দিয়ে আৰু বন্ধ কৰে। যীশু আগতে বা যীশু আন কোনো সময়ত তেনেদৰে শিকাই দিলেনে যে আমি আনক বা পৰস্পৰক বিচাৰ কৰিব নালাগেনে? তেনেদৰে বাইবলত আমি পঢ়িম এই খতও এই অংশ আমি যদি তুলনা কৰোঁ, আমি যদি বাইবেল বিচাৰি লওঁ, দেখা যায় যে পৰস্পৰক বিচাৰ কৰা, পৰস্পৰক মানে সুদ বিচাৰ বা বেয়া বিচাৰ কৰা পাপ হয়। তো আমি ইয়াতে পঢ়ো, যীশুখ্ৰীষ্টই ক'লে কিন্তু জোহন 8:07, কিন্তু তেওঁবিলাকে তেওঁক সুধি থকাত তেওঁৰ মূৰ দাঙি তেওঁবিলাকক ক'লে, তোমালোকৰ যিজন নিজ পাপী তেওঁৱেই প্ৰথমে তাইলৈ শিল দলিয়াওক। তেওঁৰ উপদেশ কি আছিল? ঠিক আছে, আপোনালোকে মানে তাইক ধ্বংস কৰিব বিচাৰে, ঠিক আছে কৰক, আপুনি যদি নিষ্পাপ হয় আপোনাৰ মাজত, আপোনাৰ দলৰ মাজত যি আহিছিলে, যিজন নিষ্পাপ হয়, যিজন পাপ কৰা নাই, প্ৰথম পাথৰ লয় আৰু তাক মাৰিব, তেনেদৰে কৈছিলে। কিন্তু সিহঁতে যেতিয়া গম পালে, যেতিয়া অলপ ভাবিছিলে, এই কাম বন্ধ হৈ গ'ল। সিহঁতে এই মানে দোষী তিৰোতাক বিচাৰ কৰিব নোৱাৰিলে, ধ্বংস কৰিব নোৱাৰিলে, নিজৰ বিচাৰৰ ওপৰত সিহঁতে ভাবিবলৈ ধৰিলে। ঠিক এই কথাৰ নিচিনা আন এটা উদাহৰণ মই দিওঁ, মতি সাত অধ্যায় 1:5। তোমালোকে পৰৰ বিচাৰ নকৰিবা, তেহে তোমালোকৰো বিচাৰ কৰা নহ'ব। আৰু পাঁচ পদ, হে কপটি বা কপটি, প্ৰথমতে নিজৰ চকুৰ পৰা সেই চতি উলিয়াই পেলোৱা, তেহে তোমাৰ ভায়েৰাৰ চকুৰ পৰা কুটডালি উলিয়াবলৈ ভালকৈ দেখিবা। যীশুখ্ৰীষ্টই ইয়াতে একেই কথা কৈ আছে, একেই বিষয়, একেই উপদেশ, যে কিয় আনৰ পাপ চাব আৰু নিজৰ পাপ অৱহেলা কৰিব, কিয় বেলেগ মানুহৰ দুখ খুব মানে সহজে বিচাৰ কৰিব, সিহঁতক বেয়া পাব, সিহঁতক ধ্বংস কৰিব আৰু নিজৰ বিষয়ৰ ওপৰত একো নাভাবে, কিয় বেয়া হয়? প্ৰথমতে আপোনাৰ নিজৰ চকু, আপোনাৰ নিজৰ চকুত যি যি বেয়া অংশ আছে এইটো মানে গুচাই দিব লাগিব, তাৰপিছত আনৰ চকুৰ ক্ষেত্ৰত আপুনি চিকিৎসা দিব পাৰে। যীশুখ্ৰীষ্টৰ কথা তেনেদৰে হয়, আৰু এইটো সচ হয় যে আমি যদি নিজৰ পাপ নাজানো, আমি কেনেকৈ আৰু কিয় বেলেগ মানুহৰ পাপৰ ওপৰত বেয়া পাম? তো মোৰ মনত আৰু আপোনাৰ মনত হ'ব লাগিব, যে থাকিব লাগিব যে এই চিন্তা, যীশুখ্ৰীষ্টৰ কথা যোন আঠ অধ্যায়ত বেলেগ পদৰ লগত মিল আছে। তৃতীয় অংশ আমি তুলনা কৰিম, যে শেষত সিহঁতে সকলোৱে গচি গ'ল নিঃশব্দে, একো কথা নোকোৱাকৈ সিহঁতে গচি গ'ল, আৰু বোধহয় সিহঁতে যীশুখ্ৰীষ্টৰ অৰ্থ বুজি পালে, আৰু আনকি বোধহয় সিহঁতে প্ৰতিজনে নিজৰ পাপ গম পাবলৈ ধৰিছিলে। সিহঁতে সকলোৱে গচি গ'ল, বৃদ্ধ মানুহৰ পৰা একদম শেষজনলৈকে, জোৱানলৈকে চব মানুহে গচি গ'ল। তেনেদৰে বেলেগ অংশৰ ভিতৰত মিল থাকেনে? নিশ্চয় থাকে। বহুবাৰ ঠিকে কাহিনীৰ নিচিনা যীশুখ্ৰীষ্টই তেওঁৰ কথা কোৱাৰ পিছত বা আচৰিত কৰ্ম কৰাৰ পিছত মানুহৰ নিজৰ পাপ বুজি পায় আৰু মানুহে মানে নিজকে বেয়া পাব, নিজৰ মুখ বন্ধ হৈ যাব আৰু আনকি অনুতপ্ত হৈ যাব। আমি যদি এটা উদাহৰণ বিচাৰোঁ, জোহন চাৰি অধ্যায় 29 পদত, আন এটা তিৰোতা, এটা ব্যভিচাৰিণী তিৰোতা আছিলে, কিন্তু এই সময়ত যীশুখ্ৰীষ্ট কি কৰিলে, ক'লে যে পাঁচবাৰ তোমাৰ স্বামী আছিলে, পাঁচবাৰ বিয়া কৰিছিলে আৰু এতিয়া তুমি মানে যাৰ লগত থাকি আছে তোমাৰ বিয়া হোৱা নাই, অবিবাহিত কিন্তু একেলগে থাকে। তেওঁৰ গোপন পাপ যীশুখ্ৰীষ্ট গম পালে আৰু জানিছিলে, প্ৰকাশ কৰিছিলে। তাৰপিছত কি হ'ল, ঠিক এই ফৰিচীবিলাকৰ নিচিনা তেওঁৰ মুখ বন্ধ হৈ গ'ল, আচৰিত, প্ৰভুৱে কেনেকৈ মোৰ পাপ জানে, নিজৰ পাপ মোক দেখাই দিলে। মই যি যি কৰিলোঁ, লিখা আছে, মই যি যি কৰিলোঁ সেই সকলোকে মোক ক'লে, এনে এজন মানুহক আহি চোৱা হওক, তেওঁনো খ্ৰীষ্টনে? এই তিৰোতা ইমান আচৰিত হৈ গ'ল যে মানে চহৰলৈ ঘূৰি গ'লে, উভতি গ'লে আৰু চব মানুহক মানে টানি টানি নিমন্ত্ৰণ দিলে যে যীশুখ্ৰীষ্টক চাব লাগিব, তেওঁৰ কথা শুনিব লাগিব, তেওঁ আমাৰ পাপ, তেওঁ ব্যক্তিগতভাৱে মোৰ গোপন পাপ জানিছিলে, মোৰ গোটেই জীৱনৰ কথা জানিছিলে, আৰু নিজৰ পাপ সেইদিনৰ পৰা তাই বুজিছিলে আৰু নিজৰ পাপ পেলাই দিলে, সেইদিনত পৰিত্ৰাণ পালে। চ' ঠিক আন কাহিনীৰ নিচিনা যীশুখ্ৰীষ্ট এই কাহিনীৰ ভিতৰত কাম কৰি আছে। আমি জানো যে অকল এই তিৰোতা নহয়, চিমন পিটৰ যি মাছমৰীয়া আছিলে, আচৰিত কাম চোৱাৰ পিছত যীশুখ্ৰীষ্ট ক'লে যে প্ৰভু মোৰ পৰা দূৰ হওক, মানে আঁতৰ যাওক, মই যোগ্য নহওঁ, মই পাপী মানুহ, নিজৰ পাপ, যীশুখ্ৰীষ্টৰ কাম চোৱাৰ পিছত নিজৰ পাপ বুজি পালে। যি সেনাবাহিনী যীশুখ্ৰীষ্টক ধৰিবলৈ আহিছিলে সিহঁতে সুদা হাতেৰে চহৰলৈ উভতি গ'ল আৰু ক'লো যে মানে কিয় মানে হেৰি কিয় তাক ইয়াতে লৈ অহা নাই, যীশুখ্ৰীষ্টক লৈ অহা নাই। সিহঁতে ক'লে যে আমি কেতিয়াও শুনা নাই এই মানুহজনৰ নিচিনা এই কথা, আচৰিত হয়। যীশুখ্ৰীষ্টৰ কথা শুনাৰ পিছত ক্ৰুচৰ ওপৰত থকা এই চুৰটো সেইজন যীশুখ্ৰীষ্টৰ লগত মানে মৰিছিলে, তেওঁ শেষত যীশুখ্ৰীষ্টৰ কথা শুনি আৰু মানে কাম আৰু গুণ দেখাৰ পিছত তেওঁ অনুতপ্ত হৈ গ'ল। চ' আমি চাম যে বহুবাৰ মানুহে যীশুখ্ৰীষ্টৰ কথা শুনি আৰু নিজৰ পাপ গম পায় আৰু নিজৰ কাম বাদ দিয়ে, ঠিক এই কাহিনীৰ নিচিনা। আৰু শেষত আৰু হয়তো আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ এই কাহিনীৰ ভিতৰত আমি তুলনা কৰিব লাগিব যে যীশুৱে শেষত শাস্তি নিদিয়াকৈ এই ব্যভিচাৰিণীক ক্ষমা দিয়ে আৰু সুযোগ দিয়ে জীয়াই থাকিবলৈ, শাস্তি নিদিলে, দয়া দেখায়, কৃপা আৰু প্ৰেম। আৰু নিশ্চয় এই বিষয়ত আমি সন্দেহ নকৰোঁ, নিশ্চয় বহুত বেলেগ বেলেগ কাহিনী আছে য'ত যীশুৱে পাপী মানুহক খুব মানে দয়ালু কয়, সিহঁতৰ লগত ব্যৱহাৰ কৰে আৰু সিহঁতক মৰম কৰে। আৰু আনকি শেষত তেওঁ কি ক'লে আমি পঢ়ো, যোন 8:11 তাই ক'লে, হে প্ৰভু, কোনেও নকৰিলে? তাতে যীশুৱে ক'লে, ময়ো দোষী নকৰোঁ, যোৱা এতিয়াৰ পৰা আৰু পাপ নকৰিবা। তেওঁ ক'লে যে মই তোমাক দোষী নকৰোঁ, মই তোমাক শাস্তি নিদিওঁ, মই তোমাক ধ্বংস নকৰোঁ। আৰু আন এটা কথা আছে, আপুনি যোৱা কিন্তু মনত ৰাখা আৰু কেতিয়াও আকৌ এই পাপ নকৰিবা, পাপ পেলাই দিয়া। অকলেই পাপ নহয়, সব পাপ আপুনি পেলাই দিয়া। মই ভাবোঁ যে এইটো সঁচাকৈ মানে যি বাইবলত থকা যীশু, সত্য যীশু হয়, কাৰণ তেওঁৰ গুণ একে, তেওঁৰ মৰম একে, তেওঁৰ দয়া একে। আপুনি যদি ভাবে যে এই তিৰোতাক তেওঁৰ মানে শাস্তি হ'বলগীয়া হ'ল, তেওঁ মানে নৰকলৈ যোৱা উচিত হ'লে, আপুনি যদি তেনেদৰে ভাবে আপোনাৰ ক্ষেত্ৰত কি হয়? আপোনাৰ পাপ যীশুখ্ৰীষ্ট মানে হেৰি আপোনাক দোষী কৰিছিলেনে? আপোনাৰ নিজৰ পাপ আছে, ঠিক এই তিৰোতাৰ নিচিনা। যীশুখ্ৰীষ্ট সদায় মানুহে যদি খোজে, মানুহে যদি খুব বিচাৰে, যদি খুব মানে সিহঁতৰ যদি প্ৰয়োজন হয়, যীশুখ্ৰীষ্টই ক্ষমা কৰিব পাৰে আৰু ক্ষমা দিব তেওঁৰ অনন্ত প্ৰেম থকাৰ বাবে। চ' মোৰ মনত এই কাহিনী ধুনীয়া হয়, মোৰ মনত এই কাহিনী সত্য হয়, এই কাহিনী বাইবলৰ নতুন নিয়মৰ সব কাহিনীৰ লগত মিল আছে। আমি ভয় নকৰোঁ এই কাহিনী গ্ৰহণ কৰিবলৈ আৰু এই কাহিনীৰ পৰা বহুত কিবা কিবি শিকিবলৈ, আমাৰ এটা ধুনীয়া সুযোগ আছে। মই জানো যে দুটা বেলেগ বিষয় আছে, দুটা বেলেগ বিষয় এই কথাৰ ভিতৰত থাকিব পাৰে। যীশু যেতিয়া ক'লে যে ময়ো দোষী নকৰিম আৰু ইয়াৰ পৰা যোৱা আজিৰ পৰা আৰু পাপ নকৰিবা, দুটা অৰ্থ হ'ব পাৰে। প্ৰথম অৰ্থ যে ইমান বিস্তাৰিত লিখা নাই, কিন্তু যীশুৱে সেই তিৰোতাজনক সম্পূৰ্ণৰূপে ক্ষমা দিলে, মানে তাই গোপনকৈ, ইয়াতে লিখা নাই কিন্তু তাই গোপনকৈ আৰু সব বিস্তাৰিত লিখা নাই, কিন্তু তাই বিশ্বাস কৰিছিলে যীশুৰ ওপৰত আৰু বিশ্বাস কৰাৰ বাবে পাপ গম পালে সেই সময়ত, মানে ব্যভিচাৰ কৰিছিলে, সব মানুহে জানে, যীশুখ্ৰীষ্টও জানে, প্ৰভু জানে, বেয়া পালে আৰু অনুতপ্ত হৈ যীশুখ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰিছিলে আৰু সেইকাৰণে ক্ষমা পালে হ'ব পাৰে, অনন্ত জীৱন পালে, এই প্ৰথম অৰ্থ। কিন্তু দ্বিতীয় অৰ্থ বেলেগ অৰ্থ হ'ব পাৰে। বেলেগ অৰ্থ হ'ল যে এই তিৰোতা আন মানুহৰ নিচিনা যীশুখ্ৰীষ্টক ইমান চিনি নাপালে। ই যীশুখ্ৰীষ্টৰ পৰিচয় প্ৰভু বুলি মানে, কিন্তু যীশুখ্ৰীষ্টৰ শুভবাৰ্তা, যীশুখ্ৰীষ্টৰ ক্ষমা, যীশুখ্ৰীষ্টৰ অনন্ত জীৱন, যীশুখ্ৰীষ্টৰ চব গুণ তাই ইমান নাজানে, আৰু আনকি সেই সময়তে সম্পূৰ্ণৰূপে বিশ্বাস কৰা নাই। কিন্তু যীশু অস্থায়ীৰূপে সময় দি আছে যাতে তাই নৰকলৈ নাযায়, যাতে তাই মৰি সেই সময়ত মানে শাস্তি নাপায় মৰিবলৈ আৰু নৰকলৈ যাবলৈ যীশুখ্ৰীষ্টই এটা সুযোগ দিয়ে যে এইবাৰ মই দোষী নকৰিম, কিন্তু শিকিব লাগিব যে আপোনাৰ পাপ আপুনি পেলাই দিব লাগিব, আৰু যদি পেলাই দিয়ে, যদি মোৰ ওপৰত বিশ্বাস কৰে, তেনেহ'লে অনন্ত জীৱন পায়। মই ইমান মানে স্পষ্টকৈ ক'ব নোৱাৰোঁ মানে কোনটো ঘটিছিলে সেইদিনা, কিন্তু মই জানো যে দুটা মাজে মাজে হয়। মাজে মাজে প্ৰভুৱে আমাৰ জীৱনৰ সময়ত সময় দিয়ে, আনকি হেৰুৱা থাকোঁতে, অবিশ্বাসী হৈ থাকোঁতে প্ৰভুৱে আমাক আন সুযোগ দিয়ে, আন সময় দিয়ে বাচি থাকিবলৈ আৰু নৰকলৈ নাযাবলৈ, যাতে আমি পাপ পেলাই দিওঁ, যাতে আমি পাপ ত্যাগ কৰোঁ আৰু বিশ্বাসী হৈ যাম। আৰু মাজে মাজে আৰু বহুবাৰ হয় যে প্ৰভুৱে আমাৰ জীৱনৰ ভিতৰত কাম কৰিব আৰু সেই সময়তে আমি পৰিত্ৰাণ পাম, সম্পূৰ্ণৰূপে আমাক ক্ষমা দিয়ে। তো এতিয়া আমি প্ৰায় শেষ হৈ আছোঁ, কিন্তু মোৰ ব্যক্তিগত উপদেশ আছে আপোনাৰ বাবে, ব্যক্তিগত উপদেশ। এই কাহিনীৰ পৰা আমি কি কি শিকিব পাৰিম? প্ৰথমেই মই ক'ম, যোহন 8:7 এই পদৰ পৰা আমি শিকিব লাগিব যে আপোনাৰ নিজৰ পাপ আপুনি চাব লাগিব। আপোনাৰ নিজৰ পাপ আপুনি কেতিয়াও চালেনে? আপোনাৰ নিজৰ দুখ, আপোনাৰ নিজৰ অপৰাধ, আপোনাৰ নিজৰ বেয়া কাম ঈশ্বৰৰ ৰাইজৰ বিৰুদ্ধে, ঈশ্বৰৰ পৰিচয়ৰ বিৰুদ্ধে চাব লাগিব। 7 কিন্তু তেওঁবিলাকে তেওঁক সুধি সুধি থকাত তেওঁৰ মূৰ দাঙি তেওঁবিলাকক ক'লে, তোমালোকৰ যিজন নিষ্পাপী তেওঁই প্ৰথমে তাইলৈ শিল দলিয়াওক। যিজন নিষ্পাপী, আৰু সিহঁতে গম পালে যে আমি নিষ্পাপ নহয়। হ'ব পাৰে এই ফৰিচীবিলাক ইমান ধৰ্ম কৰ্ম কৰিছিলে যে সিহঁতে কেতিয়াও সেইদিনৰ আগত কেতিয়াও নিজৰ পাপ নাচালে, কিন্তু সেইদিন নিজৰ পাপৰ ওপৰত ভাবিবলৈ ধৰিলে, আপোনাৰ নিজৰ পাপ। আচলতে এই ফৰিচী আহিলে যীশুখ্ৰীষ্টক ধৰিবলৈ, আৰু আহিলে এই তিৰোতা ব্যভিচাৰিণী তিৰোতাক ধৰিবলৈ, কিন্তু যীশুখ্ৰীষ্টই সিহঁতক ধৰিছিলে। যীশুখ্ৰীষ্ট মানে এই চব উল্টাই দি ক'লে যে আপোনাৰ নিজৰ পাপ আছে, আপুনি আৰু সেই তিৰোতা বেলেগ নহয়, আৰু ময়ো কওঁ যে আপুনি এই একেই পাপ কৰিছিলে, ব্যভিচাৰ, সত্য কৰা, খং কৰা, লোভ কৰা। নিজৰ পাপ জানিব লাগিব। মানুহে প্ৰায় ভাবে যে মই মানুহক গুলি নকৰোঁ, মই মানুহক মানে হেৰি মাৰি নেপেলাওঁ, কিন্তু আমি জানিব লাগিব যে আমি সকলো ঠিক এই অপৰাধীৰ নিচিনা, এই তিৰোতাৰ নিচিনা, আমি সকলো দোষী, আমি সকলো পাপী। নিজৰ পাপ নুবুজিলে স্বৰ্গলৈ কোনোমতেই যাব নোৱাৰিব। আন এটা ব্যক্তিগত উপদেশ 7 আমি শিকিবলৈ পাম যে বেলেগ মানুহৰ পাপৰ ওপৰত সময় দিবলৈ আমি সাৱধান হ'ব লাগিব, আনকি খ্ৰীষ্টান মানুহৰ কাৰণে। মই ক'ম যে নিশ্চয় যিজন অবিশ্বাসী বেলেগ মানুহৰ ওপৰত পাপ ভাবে, সিহঁতৰ পাপৰ ওপৰত ভাবে, কিন্তু ময়ো ক'ম যে আমি যি খ্ৰীষ্টান হৈ আছোঁ, আমি যি পৰিত্ৰাণ পালোঁ, আমি যি প্ৰভু যীশুক প্ৰেম কৰোঁ, আমি খুব সাৱধান হ'ব লাগিব যাতে আমাৰ নিজৰ আত্মিক পৰিয়ালৰ পাপ আমি বেছি গুৰুত্ব নিদিওঁ, আমি বেছি সময় আৰু চিন্তা নকৰোঁ। আচলতে এই কথা খুব গুৰুত্বপূৰ্ণ, এইটো বহুত সহজ অইনজনৰ পাপ চাবলৈ, বহুত সহজ, জ্ঞান নালাগে। আন মানুহৰ ভুল, আন মানুহৰ বেয়া কাম, আন মানুহৰ বেয়া কথা আমি যেতিয়া শুনো, খুব সহজে আমাৰ খং উঠে, খুব সহজে সিহঁতক আমি ভাল নাপাওঁ, খুব সহজে সিহঁতৰ পাপ চোৱাৰ পিছত আমাৰ মনত এটা বেয়া চিন্তা থাকিব, এটা মানে বেয়া বিচাৰ। সাৱধান হোৱা, প্ৰভুৱে বিচাৰে যাতে আমাৰ নিজৰ পাপ আমাৰ নিজৰ জীৱনত আটাইতকৈ বেয়া হ'ব, আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব আমাৰ মনত। ময়ো ক'ম যে বহুবাৰ এটা মানে প্ৰলোভন আছে, আমি নিজেই মানে কষ্ট পাই আছোঁ পাপৰ বিৰুদ্ধেই যুদ্ধ কৰিবলৈ, তাৰপিছত আন এজন মানুহ একে কাম কৰি আছে, আমি খুব সহজে খং কৰোঁ, খুব সহজে সিহঁতক ধমকি দিওঁ, এইটো বেয়া হয়। প্ৰথমেই নিজকে ঠিক কৰিব লাগিব, তাৰপিছত বেলেগ মানুহক আমি সহায় কৰিম। সাৱধান। আৰু ময়ো ক'ম আন এটা উপদেশ, এঘাৰ পদত, প্ৰথমে মই ইয়াতে ব্যক্তিগত উদাহৰণ দিওঁ আন এজনৰ পাপৰ ওপৰত। স্বামী পত্নী, স্বামী পত্নী বহুবাৰ মানে তৰ্ক বিতৰ্ক কৰে, আৰু মই জানো যে এইটো বহুত সহজ। যদি এজন মানে স্বামী পত্নীৰ ওপৰত বেয়া পায়, পত্নীৰ লগত অলপ খং কৰে আৰু ভাবে যে তাই তৰ্ক কৰি আছে, কিন্তু আচলতে তৰ্ক কৰিবলৈ দুজন থাকিব লাগিব, এজন তৰ্ক কৰিব নোৱাৰে। যদি ইয়াতে তৰ্ক বিতৰ্ক হ'ল, নিশ্চয় দুজনকৈ মানে বেয়া কাম কৰিছিলে উভয়, আৰু সেইকাৰণে সিহঁতৰ আমাৰ মানে যি আমি বিয়া কৰিছিলোঁ সিহঁতৰ ওপৰত আমি ভাবিব নালাগে, আমাৰ নিজৰ পাপ, নিজৰ ভুল। বা যদি এটা বন্ধুত্ব আছে, যদি এটা সম্পৰ্ক আছে, আমি খুব সাৱধান হ'ব লাগিব যাতে কোনো মানে তিত্ততা আমাৰ সম্পৰ্কৰ ভিতৰত নাহে। তাৰপিছত আমি বৃদ্ধি পাম। আমি যদি সদায় মানুহক দুখ দি আছোঁ, আমি মানে পবিত্ৰতাত বেছি বৃদ্ধি নাপাওঁ। কিন্তু আমি যদি নিজৰ পাপ ৰাতিৰ সময়ত বা মানে ৰাতিপুৱাৰ সময়ত যদি আমাৰ নিজৰ পাপ আমি প্ৰভুকে স্বীকাৰ কৰোঁ, প্ৰভুৱে শুনিব আৰু আমাক শক্তি দিব এই পাপ মানে ধ্বংস কৰিবলৈ, এই পাপ পাৰ হ'বলৈ, আৰু আমি আৰু পবিত্ৰ আৰু চাফ হৈ যাম। মই ভাবোঁ যে প্ৰায়ভাগ সময়তে যদি আমি পবিত্ৰতাত বা আমি যদি খ্ৰীষ্টান জীৱনত গজি উঠা নাই বা বৃদ্ধি পোৱা নাই, সেইকাৰণে এটা কাৰণ থাকিব পাৰে। সেইবাবে আন এটা উপদেশ আছে এঘাৰ পদত, তেতিয়া পৰ্বৰ তাই ক'লে, হে প্ৰভু, কোনেও নকৰিলে? তাতে যীশুৱে ক'লে, ময়ো দোষী নকৰোঁ, যোৱা এতিয়াৰ পৰা আৰু পাপ নকৰিবা। যীশু এই তিৰোতাক ধৰিছিলে আৰু নিজৰ পাপ গম পালে, কিন্তু শেষত শাস্তি নিদিলে। ময়ো ক'ম মানে ক্ষমা দিলে। ময়ো ক'ম আমি খুব কৃতজ্ঞ হ'ব লাগিব যেতিয়া প্ৰভুৱে আমাক ধৰে। আমি যদি পাপত আছোঁ, হেৰুৱা হওক বা খ্ৰীষ্টান হওক, আমি যদি পাপত পৰি যাওঁ আৰু প্ৰভুৱে চায় আৰু প্ৰভুৱে আমাৰ লগত কথা পাতে আৰু প্ৰভুৱে আমাক ধমকি দিয়ে বা আমাক ধৰে, আমি বেয়া নাপাম, আমি মানে পলাই নাযাম, আমি ধন্যবাদ দিওঁ। কাৰণ প্ৰতি সময়ত যেতিয়া প্ৰভুৱে আমাৰ পাপ আঙ্গুলিয়েৰে দেখাব, দেখাই প্ৰতি সময়ত প্ৰভুৰ মনত মৰম আছে, প্ৰভুৰ মনত এটা মানে আচলতে তেওঁ এটা সুযোগ দি আছে ক্ষমা পাবলৈ। সেইকাৰণে মই ক'ম যে নিৰাশ হ'ব নালাগে। আপোনাক যদি প্ৰভুৱে ধৰিছিলে নিৰাশ হ'ব নালাগে, তেওঁৰ মনত প্ৰেম আছে যাতে আপুনি এই পাপৰ পৰা মুক্তি পাব, সহায় পাব। আৰু শেষত মই ক'ম যে আপুনি যদি আপোনাৰ মনত এটা মানে আপুনি যদি আপোনাৰ যদি বেয়া লাগিছে নিজৰ মনত, নিজৰ পাপ কাম কৰাৰ বাবে নিজৰ পাপ বুজে আৰু খুব দুখ লাগিছে, খুব মানে কান্দিছে নিজৰ পাপৰ কাৰণে, এই কাহিনী আমি এটা কথা শিকিব পাৰিম। এই তিৰোতা গচি যোৱা নাই, কিন্তু ফৰিচীবিলাকেও সকলোৱেও গচি গ'ল। আচৰিত কিন্তু সঁচা, আঠ পদত পাছে আকৌ তললৈ মূৰ কৰি মাটিত আঙুলিৰে লিখিলে। তেওঁবিলাকে এই কথা তেওঁবিলাকে এই কথা শুনি বৰৰ পৰা আৰম্ভ কৰি শেষজনৰলৈকে এজন এজনকৈ বাহিৰলৈ গ'ল। তাতে কেৱল যীশু আৰু মাজত থকা সেই তিৰোতা মাথোন থাকিলে। চব যেতিয়া শেষ হৈ গ'ল, অকল দুজন আছিল, যীশু, প্ৰভু যীশু আৰু সেই তিৰোতা, চব বাকীবোৰ গচি গ'ল। আপুনি কি কৰিব? প্ৰভুৱে যদি আপোনাৰ পাপ দেখাই দিয়ে, আপোনাক ধৰে, আপুনি পলাই যাবনে? বহুত মানুহে যেতিয়া বেয়া লাগিছে, যেতিয়া নিজৰ পাপ বুজি পায় আৰু দুখ লাগিছে, সিহঁতে গচি যায়। আৰু লিখা নাই কি ঘটিলে। এই কাহিনী ঘটাৰ পিছত হয়তো এজন দুজন ফৰিচীবিলাকে ঘূৰি আহিলে ক্ষমা পাবলৈ, আৰু হয়তো কোনেও অহা নাই। এইদিন হয়তো অকল এই তিৰোতা ক্ষমা পালে, কিন্তু সকলোৱে পাপী আছিলে। সেইকাৰণে মই ক'ম প্ৰভুৰ পৰা গচি নাযাব। আনকি আপোনাৰ মন যদি ইমান ভাৰী হয়, আপোনাৰ অন্তৰ যদি ইমান দুখ লাগিছে নিজৰ পাপৰ কাৰণে, যীশুৰ লগত থাকিলে, যীশুৰ পৰা গচি নগ'লে আপুনিও ক্ষমা পাব পাৰে। যীশুখ্ৰীষ্টই দিব তেওঁৰ প্ৰেমৰ কাৰণে, তেওঁৰ তেজৰ কাৰণে। আচ্ছা, আমি প্ৰাৰ্থনা কৰোঁ।